ইয়োব ২৭ অধ্যায় ইয়োবৰ শেষ বক্তৃতা। পাছত ইয়োবে পুনৰাই কথা উত্থাপন কৰি ক'লে, যি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে, যি সৰ্বশক্তিমান জনাই মোৰ প্ৰাণত তিতা লগালে, সেই জীৱন্ত ঈশ্বৰৰ নামেৰে শপত খাই কৈছো, কিয়নো এতিয়াও নিশ্বাস প্ৰশ্বাস মোত সম্পূৰ্ণৰূপে আছে আৰু মোৰ নাকত ঈশ্বৰে দিয়া প্ৰাণ বায়ু আছে। মোৰ উঠে অধৰ্ম কথা কেতিয়াও নকয় আৰু মোৰ জিভাই ভাণ্ডনা কথা প্ৰকাশ নকৰে। মই যে তোমালোকৰ কথা স্বৰূপ বুলি স্বীকাৰ কৰিম, এনে কথা মোৰ পৰা দূৰ হওক। মই নমৰো মানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম। মোৰ ধাৰ্মিকতা মই ধৰি ৰাখিম, এৰি নিদিম। মোৰ আয়ুসৰ দিনলৈকো মোৰ অন্তৰে মোক নুদুখে। মোৰ শত্ৰু দুৰ্জনৰ দৰে হওক আৰু মোৰ বিৰুদ্ধে উঠাজন অধৰ্মীৰ দৰে হওক, কিয়নো যেতিয়া অধৰ্মীৰ প্ৰাণ ঈশ্বৰে হৰণ কৰি নিব, তেতিয়া সি ধন লাভ কৰিলেও তাৰ কি আশা থাকিব? তাৰ সংকট ঘটিলে ঈশ্বৰে কাতৰোক্তি শুনিবনে? সি জানো সৰ্বশক্তিমান জনাত আনন্দ পায় বা সদায় ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে। ঈশ্বৰে কেনেকৈ ব্যৱহাৰ কৰে সেই বিষয়ে মই তোমালোকক শিক্ষা দিওঁ, আৰু সৰ্বশক্তিমানৰ কাৰ্যপ্ৰণালী মই লুকুৱাই নাৰাখো। চোৱা, তোমালোক সকলোৰে দেখিলা, তেন্তে তোমালোকে কিয় এনে সম্পূৰ্ণ অসাৰ কথা কোৱা? দুৰ্জন লোকে ঈশ্বৰৰ পৰা যি ভাগ পায় আৰু অত্যাচাৰীবোৰে যি অংশ সৰ্বশক্তিমান জনাৰ পৰা ভোগ কৰে, সেয়ে এই তাৰ পু নাতি বাঢ়িলে তৰোৱালৰ নিমিত্তেহে বাঢ়ে, আৰু তাৰ সন্তান সন্ততিয়ে পেট ভৰাই খাবলৈ নাপায়। তাৰ অৱশিষ্টবোৰক মহামাৰীৰ দ্বাৰাই পুতি থোৱা যাব, আৰু তাৰ বিধৱাবিলাকে বিলাপ নকৰিব। যদি সি ধূলিৰ নিচিনাকৈ ৰূপ দমায় আৰু পিন্ধা কাপোৰকো বোকাৰ দৰে সৰহকৈ যুগুত কৰে, তেন্তে যুগুত কৰক, কিন্তু ধাৰ্মিক লোকেহে পিন্ধিব, আৰু নিদোষী লোকে সেই ৰূপ ভাগ বাতি ল'ব। সি নিজৰ ঘৰ পোকৰ দৰে সাজে আৰু খেতি ৰখীয়া টঙীৰ দৰে নিৰ্মাণ কৰে। সি ধনী হৈ হ'ব, কিন্তু তাক মৈদাম দিয়া নাযাব। সি চকু মেলা মাত্ৰকে নাইকিয়া হয়, নানা ত্ৰাহে তাক ঢল পানীৰ দৰে আক্ৰমণ কৰে। ৰাতি ধুমুহাই অকস্মাতে তাক উৰুৱাই নিয়ে, পূবৰ বতাহে তাক তুলি নি স্থানান্তৰ কৰে আৰু নিজ ঠাইৰ পৰা তাক দূৰৈত পেলাই দিয়ে, কিয়নো ঈশ্বৰে দয়া নকৰি তালৈ কাঁড় মাৰি থাকিব, সি তেওঁ ভয়ত পলাই ফুৰিব। লোকে তাক দেখি হাততালি দিব আৰু চি চি কৰি তাৰ ঠাইৰ তাক খেদি দিব।